এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। সশস্ত্ৰ বাহিনীসমূহে যোৱা নিশা পাকিস্তানে ড্ৰোন, ক্ষেপণাস্ত্ৰ আৰু অন্য অস্ত্ৰ শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যৰ্থ কৰে। পাকিস্তানী সেনাই জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধবিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টা চলায়। জম্মু আৰু কাশ্মীৰৰ পুঞ্চ, ৰাজৌৰী, ভীমবাৰ আদি খণ্ডতো পাকিস্তানী সেনাই গুৰু কামান ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ সিপাৰৰ পৰা ভাৰতলৈ লক্ষ্য কৰি গোলাবৰ্ষণ কৰে। ভাৰতীয় বাহিনীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। ভাৰতীয় আকাশমাৰ্গ প্ৰতিৰক্ষা প্ৰণালীয়ে এই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে। পাকিস্তানী আক্ৰমণত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা নাই। সেনাবাহিনীয়ে কৈছে যে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিবলৈ ই বদ্ধপৰিকৰ। সকলো কু অভিসন্ধিৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সেনাবাহিনীয়ে সজোৰে প্ৰকাশ কৰে। উত্তেজনা বৃদ্ধিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতে আৰু সীমান্তৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে বিমানবন্দৰৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতে। পাকিস্তান চৰকাৰে দেশখনৰ প্ৰচুৰ ক্ষতি হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক অধিক ঋণৰ বাবে আহ্বান জনাইছে। দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শ্বেয়াৰ বজাৰ নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক সহায়ৰ বাবে আহ্বান জনাইছে। ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বিহু অনুষ্ঠানসমূহ কাইলৈৰ পৰা বাতিল কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে নিৰ্ধাৰিত বিহুৰ সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপাৰেচন সিন্দুৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বায়ুসেনা বাহিনীৰ বিষয়া আৰু জ্যেষ্ঠ নাগৰিকসকলে এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়াব। এই অনুষ্ঠানৰ উপস্থাপন, পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164 সংখ্যক জয়ন্তী উপলক্ষে ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। অহা 12 মে'ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু উপাধ্যক্ষ সুশান্ত বিশ্বাসে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে জনসাধাৰণক আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানৰ সফলতাৰ বাবে সকলোকে শুভেচ্ছা জনায়। তেওঁ লগতে বিশ্বজনীন সম্প্ৰীতি, সত্য আৰু আত্মোপলব্ধিৰ ক্ষেত্ৰত কবিগুৰুৰ দৃষ্টিভংগীয়ে সকলোকে অনুপ্ৰাণিত কৰি যাব বুলি আশা প্ৰকাশ কৰে। পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূৰ্ণভাৱে ভোটগণনাৰ বাবে 3 ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমাও জিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগণনাৰ বাবে নিৰীক্ষক, ভোটগণনা সহায়ক, সূক্ষ্ম পৰ্যবেক্ষকসকলকে ধৰি ভোটগণনা কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলাতো ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে এই প্ৰক্ৰিয়াত নিয়োজিত সূক্ষ্ম নিৰীক্ষক, কাউণ্টিং ছুপাৰভাইজাৰ আৰু সহযোগীসকলক প্ৰশিক্ষণ দিয়া হৈছে। শোণিতপুৰ জিলাতো ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে। সেই অনুসৰি ভোটগণনাৰ দিনা তেজপুৰত সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি শোণিতপুৰ জিলাৰ দণ্ডাধীশে এলানি নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী ৰেল ষ্টেচনত যোৱা নিশা ৰেল আৰক্ষীয়ে অৱধ আছাম এক্সপ্ৰেছত চলোৱা তালাচীৰ সময়ত দুটা 7.65 mm পিষ্টলসহ এজন লোকক আটক কৰে। ধৃত লোকজন শোণিতপুৰ জিলাৰ ঠেলামৰাৰ জমিৰ হুছেইন বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰেল আৰক্ষীয়ে লোকজনৰ পৰা 40 জাই গুলীও জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে লোকজনক জেৰা অব্যাহত ৰাখিছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40